যদিও এই বাটেৰে নামি আহিব এদিন শান্তি আৰু সুখৰ উৎসৱ। আচলতে আমি যুদ্ধ ভাল নাপাওঁ কিংবা বন্দুকৰ শব্দ, কাৰণ আমি ভাল পাওঁ বাৰুদৰ ধোঁৱাহীন ক্ৰমে ক্ৰমে উদ্ভাসিত উজ্জ্বল দুকমুকালি পৃথিৱীৰ বুকুৰ স্তন, পাহাৰ পৰ্বত, নীলা আকাশ।